Yes. Yes.
Yes.
Who is this?
Me, Satarupa Devnath.
Satarupa.
Iman time apuni to ki logai thoisile.
এইবিলাক হেৰিয়ে উৎপাত কৰে যে, সিদ্ধাৰ্থ গোস্বামীয়ে উৎপাত কৰে যে, সেইকাৰণে এইবিলাক
গম পাইছিলো, সেইকাৰণে মই ফোনটো কাটি থকা নাই। এটা মই সেয়া পোষ্টাৰ পাইছিলো, কৈছো নহয়, সিদ্ধাৰ্থ গোস্বামীৰ পোষ্টাৰটো, মোৰ এটা ফটো তুলিছো পোষ্টাৰটোৰ লগত, সেয়া তাতে চিনিকুঠিৰ পিনে নেকি, এইটো নৱগ্ৰহ ৰাস্তা পিছে।
আজি দুটা বঙালী ল'ৰা আহিলে আমাৰ ঘৰত থাকিব, দুটা বঙালী ল'ৰা আহিছে,
কোন আহিছে,
দুটা বঙালী ল'ৰা আহিছে,
কি আপোনাৰ ভক্ত
নহয়, তলৰ ঘৰটো ভাড়া হৈ আছিল, ভাড়া নোহোৱাকৈ হৈ আছিল নে বহুদিন, সিহঁতে ল'লে সেইটো ইউনিটটো।
আপোনাৰ কেইটা মানে সেয়া ৰুম ক'ব গ'লে ভাড়া,
এটা দুটা দুটা তিনিটা ডাঙৰ ইউনিট, তিনিটা সৰু ইউনিট।
বাকী আপোনাৰ মাৰ খবৰ ভালেনে, আইতাৰ খবৰ
আছে?
ইমান বৰ লাগিছে বৰ্তা, ঘৰ থাকিব ঘৰটো থাকিব ভাল নালাগে, ওলাই যাব ভাল নালাগে, কি কওকচোন, অলপ মানুহ নাই ইয়াতে কল কৰিব, অলপ যে কথা পাতিম মই,
হয় কি কৰিবি, তেনেকুৱাই সকলোৰে তেনেকুৱা, তোৰে নে তেনেকুৱা, সকলোৰে তেনেকুৱা, মানুহৰ শান্তি ভংগ হৈ গৈছে, এই গোটেই বিশ্বৰ মানুহৰ শান্তি ভংগ। ৰখি থাক, ৰাতিপুৱালৈ ৰখি থাক, হ'ব নহয় ৰাতিপুৱা হ'ব নাই, বিশ্বাস ৰাখ, বিশ্বাস ৰাখ, চব চেঞ্জ হৈ যাব, তই চাই থাক, সকলো চেঞ্জ হৈ যাব,
আপুনি কিবা এটা কৰক আৰু,
কৰি আছো ন, হ'ব নহয়, আজি কোনোবা ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা কিবা মোক ইনভাইট কৰিছে ক'ৰবাত, যাতৰ হোটেলত
হয় নেকি,
পাৰ্টি হ'ব, কিবা হ'ব,
ক'ত,
কিবা নৱতেল হোটেলত হ'ব, ছয় ন জুনত,
নৱতেলত, এই ইয়াতে ফেঞ্চি পিনে যে আছে
ইণ্ডিয়ান এক্সপ্ৰেছ আই টি প্ৰফেচনেল গ্ৰুপ, মই কৈছোঁ মই ৰুমৰ পৰা নোলাওঁ, মই যি
আপুনি যাব পাৰে, অলপমান লেকচাৰ দি আহিব পাৰে তাতে,
মই ৰুমৰ পৰা নোলাওঁ, লোকো নোলাওঁ, মই ৰুমতে সোমাই থাকিম, আগে আমেৰিকা ভাঙিম, তাৰপিছত ওলাম ৰুমৰ পৰা, বুজিছ, মই কৈছোঁ ন, আমেৰিকা নাভাঙোকৈ মই ৰুমৰ পৰা নোলাওঁ,
কমিক চিলভাৰ কুছ ভি মুঝে মতলব ডিফৰেন্স নেহি দিখ ৰহা হে আবি তক কিউ বৰ্তা, আৰু কিতনা দিন ৰুকু,
হ'ব নহয়, হ'ব নহয়, ডেলিভাৰী চাই আছে, গৈ আছে নহয় ডেলিভাৰী, যিমানে ডেলিভাৰী দিব সিমানে ষ্টক পাইল তলত গৈ আহে, এতিয়া ২৯.৬ মিলিয়ন আউন্স পৰি আছে, এই 6,000 কণ্ট্ৰেক্ট গ'লে তাতে গোটেই সোপা তাতে সোপাই যায়, সিহঁতে 100,000 কণ্ট্ৰেক্ট কৰে, আকৌ এতিয়া মাহটো শেষ হয়, তাৰপিছত আকৌ কুটুম কুটুমকৈ ভাঙি ভাঙি আনি পেলাই 3,000, 2,000, 1,000 কণ্ট্ৰেক্ট, কিন্তু 1,000 কণ্ট্ৰেক্টো দিব লগা হৈছে নহয়, এইবাৰ 1,700, এইটো মাহত 1,700 কণ্ট্ৰেক্ট ডেলিভাৰী হৈছে, তেনেকৈ এটা সময় শেষ হ'ব, হা, তেলৰ টেংকিত যদি ফুটা এটা থাকে, এদিনটো তেল শেষ হ'বই লাগিব, হৈ আছে, ৰখি থাক, খালি চাই থাক, মই চাই আছোঁ নহয়, মই খবৰ দিম নহয় যে এইটো হ'ল, মই চাই থাকোঁ নহয় চব,
গ্ৰুপতো চাই থাকোঁ বাৰু, মই থাকোঁ, নাথাকা নহয়,
সেইজনী মাৰি পেলালে, ধৰি লৈ গৈ তাইক মাৰি পেলালে, এই জোনমণি ৰাভা, তাইক ৰাতি মাতি লৈ গৈছে, তাইক গৈছে, তাইক ধৰি বাহিৰতে মাৰিছে, মাৰি পেলাই হেৰিখনৰ ভিতৰত সোমাই জে চি বি দি ওপৰৰ পৰা হেঁচা মাৰি দিছে, গাড়ী যেতিয়া এক্সিডেণ্ট হয়, তই গাড়ীখন চাবিচোন, গাড়ীখন চালেই তাতে ওলাই যাব, আইনাখন তললৈ সোমাই গৈছে, তললৈ সোমাই
নাযায়,
জখলা বন্ধৰ ওচৰত ৰাতি 2 বজাত তাতে কোনে মানুহ যায়, সিহঁতে তাৰপিছত গাড়ীখন যিখন গাড়ীত মাৰিছে তাৰ সন্মুখত একোৱে হোৱা নাই, গাড়ীত যেতিয়া সন্মুখাসন্মুখি এক্সিডেণ্ট হয় কি হয় জানেনে, ইঞ্জিনটো ভিতৰলৈ সোমাই আহে, ইঞ্জিনে হেৰিয়ে ব্লকে গোটেইসোপা ভিতৰলৈ সোমাই আহি মানুহজনী হেঁচা মাৰি ধৰি হেৰি এইটো কি ষ্টিয়াৰিং টিয়াৰিং চবেই হেঁচা মাৰি ধৰি মাৰিব। তাই ষ্টিয়াৰিং জোৰ ষ্টিয়াৰিং তাতে আছে হা, তাই সেইপিনে তাই ড্ৰাইভাৰ ছিটটোৰ ওপৰত এইফালৰ এইফালৰ দাণ্ডডাল ভাঙাই নাই, পেছেঞ্জাৰ ছাইডৰ ছিটটো বহুত অৱস্থা বেয়া হৈছে, সিহঁতে এখন হেঁচা মাৰি পেলাই ভাঙিছে জে চি বি দি, জে চি বি যে হাতোৰাখন যে থাকে সেইখন দি হাঁচোৰা দি পাঁচ ঘণ্টা পাঁচ খুণ্ডা মাৰি দিলে সেইখন গাড়ীখন ফেচেকাৰ নিচিনা হৈ গ'ল হা, এখন এক্সিডেণ্ট হোৱা গাড়ী নহয় তাতে মাৰি পেলাই পেলাইছে, কাৰণ তাই কাণেদি তেজ ওলাইছে নহয়, কাণেদি কাণেদি কেনেকৈ তেজ ওলায় মানুহৰ মাৰি পেলাইছে মাৰি পেলাইছে চবতে চবতে ওলাইছে নহয় তাই, ফোন ফোনৰ ফোনৰ কল ডিলিট কৰিছে হেৰি কৰিছে কিয় কৰিছে মাৰি পেলাইছে, এইবিলাক চব ঔষধৰ ঘাটি হৈছে এখন। এইবিলাক চব শাহুৱেকক মাৰিছে, এইকেইটাইতো এইকেইটাইতো তেজ তেজ বিক্ৰী কৰি ধৰা পৰিছে।
মানুহ এটা দিয়ক নহলে মই কথা পাতিবৰ কাৰণে, বহি থাকো নোৱাৰো এনেকে বহি থাকিব।
হেৰি খালো নিমকি আৰু চাহ।
আৰু বৰতা হেয়া এটা কথা সুধো হা, বেয়া নাপাব বেয়া পাব নেকি
তই সুধ আগে,
হেয়া আপুনি আজিকালি কি হেয়া গাঞ্জা নলয় নেকি?
লওঁ কেতিয়াবা 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 ইয়াত ইয়াত মদো খাওঁ
অকেশ্যনেলি,
এই মদ সদায় খাওঁ
হ্যাঁ,
কিন্তু মই মদাৰী বুলি মই মদাৰী বুলি কোনেও নকয়, কিয় নকয়, কাৰণ মই মদ খালে আৰু কিবা উল্টা পুল্টা ক'বলৈ আৰম্ভ কৰোঁ, সেইকাৰণে নকয়, মোৰ উল্টা পুল্টা নহয় একেবাৰে চিধা কথা ক'বলৈ আৰম্ভ কৰোঁ, সেইটোৱেতো আচল কথা হয়নে নহয়, তমৰ পৰা উত্তম এটা সুখৰ অনুভূতি সৃষ্টি হয় হুইচ ইজ অলছো আৰ্টিফিচিয়েল, সকলো যেন ভাল, এই গানটোত বুজিলি নাই মই যে গানটো লগাই থৈছিলো, অন্ত অনন্তৰ মাজত আসন বাঁহীটিত বাজে আত্মবিলোপন, আত্মবিলোপন বিলোপন মানে কি কন্দা বিলপ বিলাপ, অন্ত আৰু অনন্তৰ মাজত এখন চকীত বহি লৈ আত্মবিলোপন, শুনাহে শুনাহে অমৃত সন্তান, তহঁতৰ চব মৃত পৰা অমৃত, তহঁতে সন্তান যে আহিছ জ্ঞান তুল, আজি এটা ল'ৰাই সুধিছে মই আমি কি কৰা উচিত, মই ক'লোঁ তুই যি কি কাম কৰা উচিত, মই ক'লোঁ যি কাম আহে সেয়া কাম কৰিবি, ৰাতিপুৱা উঠি পায়খানা লাগে পায়খানা কৰিবি, দুপৰীয়া ভোক লাগে ভাত খাবি, ৰাতি টোপনি আহে শুবি, কোনোবাই কিবা এটা কাম দেখিলে এই এইটো কাম কৰিব লাগে তেতিয়া কামটোৱে তোক মাতিব নহয় সেইটো যাই কৰি থৈ আহিবি, তাৰ ফল একো নাচাবি, তই হৈ থাকিব নহয়, চব চলি আছে চব চলি থাকিব, খালি বুদ্ধিটো স্থিৰ হয়, বুদ্ধি নিজৰ বুদ্ধিটো স্থিৰ ৰখাটোৱে আচল কথা, ধ বুদ্ধি ধি মহি ধিঅ' সেইটোৱে আচল কথা, মই যে কিমান বুঢ়া হৈ গ'লো আজি এই ল'ৰাকেইটাই তাহাঁতৰ হেৰিকেইখন দেখুৱাইছে কি কয় আধাৰ কাৰ্ড আৰু ড্ৰাইভাৰ লাইচেঞ্চৰ কপি এটা লৈ ৰাখিছে নহয় মায়ে, তাতে চালোঁ সিহঁতৰ জন্ম 1997 চনত, সময়বিলাক কিমান গুচি গৈছে, 97
ক'ত পঢ়ি আছে,
কাম কৰি আছে দুটা আহিছে, সিহঁতে কিমান সৰু চাচোন কিমান কম বয়স, তেতিয়া মই গম পাওঁ মোৰ বয়স কিমান হৈ গৈছে, 57 হ'ব,
আপুনি আমাৰ চকুত একদম ঠিকে মানে সৰু আছে। ইউ আৰ নেভাৰ গেটিং অল্ড।
তহঁতে ভাব, মই জানো নহয় মই কিমান হৈছোঁ আৰু 20টা বছৰ খুব বেছি থাকিম ইয়াৰ পৰা ফুটিম। আহি আহি চালোঁ, ভাল নাপালোঁ ইয়াতে, আহি চব দেখিলোঁ চালোঁ, লিৰিকিলোঁ, বিদায়িলোঁ, চব কৰিলোঁ, ইয়াতে এও কৰিবলৈ বাকী নাই, কিন্তু মই ভাল নাপালোঁ। এতিয়া এই লাষ্ট কামটো আছে, যদি কৰিব লগা আছে মই কৰিম, যদি অন্য কোনোবাই কৰে কৰক, অন্য যদি কোনেও নকৰে কামটো মই কৰি থৈ যাম, যা সেইটো প্ৰমিছ কৰিছোঁ। যদি কোনেও বেলেগে নকৰে, কোনোবাই যদি কৰে, হাঁ তহঁতৰ আহিব নহয় শংখ চক্ৰ গদা পদ্ম ধাৰী, আহি পেলাই ঘোঁৰাত উঠি আহিব নহয় হাতত তৰোৱাল লৈ, যদি কৰিব যদি পাৰে কৰক, কৰিলে মই ভালেই পাওঁ, আৰু যদি নকৰে মই কৰি থৈ যাম, কিন্তু ডেফিনেটলি কৰি থৈ যাম, আৰু যদি মোৰ হাতত পৰে তেতিয়া কিন্তু বৰ বিপত্তি হ'ব, মই ক'লো হ'লে বহুত বেছি বিপত্তি হ'ব, যিটো সপোনতো কোনো ভবা নাই। মই এনেকুৱা নতুন নতুন বুদ্ধি উলিয়াম আৰু এনেকুৱা নতুন নতুন টৰ্চাৰৰ প্লেন উলিয়াম, মানুহে ভাবিব আৰে এইটো এনেকুৱা টৰ্চাৰ কৰিব পাৰে নেকি মানুহে, মই এনেকুৱা টৰ্চাৰ কৰিম ইহঁতক ধৰি, ইমৰান খানৰ কাৰণে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ বনাই দিম। কিয় জানে, পাকিস্তানখন ল'বলৈ হ'লে ইমৰান খানকে প্ৰথমে প্ৰাইম মিনিষ্টাৰ কৰিব লাগিব, জান নাজানে, এটা হিন্দু প্ৰাইম মিনিষ্টাৰ বহালে তই পাকিস্তান চলাব নোৱাৰ, তাক উলিয়াই দিছোঁ নহয় মই জেলৰ পৰা, এটা ফোন কলত দুটা ফোন কলত উলিয়াই দিছোঁ, কিয় 9 তাৰিখে তাক ধৰিছে, ধৰিছে নাই, 9 তাৰিখে ৰাতিপুৱাৰ পৰা হুলস্থুল লাগি গৈছে ইমৰান খানক, ইমৰান খানক 9 তাৰিখে তাক ধৰিছে, 9 তাৰিখ গ'ল হুলস্থুল লাগিলে, 10 তাৰিখ গোটেই দিনটো গ'ল হুলস্থুল লাগিলে, 10 তাৰিখ ৰাতি হ'ল হুলস্থুল লাগিলে, ৰাতি 10:30 বজাত মই হেৰিত ফোন কৰিছোঁ, তাহাঁতৰ এখন কি কয় পাকিস্তান হাই কমিশ্যন, প্ৰথমবাৰ ফোনটো মই তাক এৰি দিব কৈছোঁ, তাৰপিছত ফোনটো থৈ দিছে ইয়াতে, দ্বিতীয়বাৰ আকৌ কৰিছোঁ, আকৌ কথা বুজাইছোঁ, তাৰপিছত কৈছোঁ তাক এৰি দে, তাক একো হেৰি নকৰিবি, তহঁতে কোন জানে, আল্লাহু মই আকবাৰ বুলি কৈ ফোনটো থৈ দিলোঁ, হা এতিয়া মে তেৰা আল্লাহু আকবাৰ এনেকৈ কৈছোঁ, হা তাৰপিছত 11টা বজাত সি তাত চিধা সেইপিনে তাতে ফোন গৈছে ইছলামাবাদত, তাৰপিছত চিফ জাষ্টিছটোৱে শুনিছে, অডিঅ' শুনিছে, শুনি পেলাই তাক শুব পৰা নাই, ৰাতিপুৱা 7টা বজাতে ডেড দৌৰ মাৰিছে সি তাতে, যাই পেলাই হেৰি কৈছে এই তাক লৈ আহ, তাক লৈ আহ, 1 ঘণ্টাৰ ভিতৰত তাক লৈ আহ, এইপিনে না হেৰিয়ে তাৰ ওচৰত গৈছে, না তাক এপিল কৰিছে, একো কৰা নাই, সি নিজে মাতি লৈ আহিছে চিফ জাষ্টিছটোৱে, আৰু এই চিফ জাষ্টিছটোৱে 11 মাহৰ নহয় 13 মাহৰ আগতে সিয়েই অৰ্ডাৰ দি তাহাঁতৰ এছেম্বলি ডিছল্ভ কৰি ইয়াক শাসনভাৰ দিয়াইছিলে, সি পটককৈ লুটি বাগৰ খাই এটা ফোন কলত লুটি বাগৰ খাই পিছদিনা ধাপাকে 1 ঘণ্টাৰ ভিতৰতে তাক মাতি আনি তাক ৰিলিজ দিয়াই দিলে, হেৰিৰ হাইকোৰ্টৰ কেছবিলাকো ফুচপাছ কৰাই বেইল দিয়াই দিলে, ইমৰান খান বহি আছে, তাকে দেখি ইহঁতৰ মূৰ গৰম হৈ গৈছে, আৰে ই কেনেকৈ কৰিলে এইটো, আমি তাক বন্ধু বুলি ভাবিছিলোঁ, হা এতিয়া তাৰ ওপৰত হুলস্থুল লাগি গৈছে, সেইকাৰণে মই আকৌ এটা ফোন কৰিলোঁ পৰহি দিনা হ'বলা, আদিত্য যোগীনাথৰ মুখখন চাবিচোন তই, আদিত্য যোগীনাথৰ তই অকল মুখখন চা, একো চাব নালাগে, ফেচ ইজ দ্য ইনডেক্স অফ মাইণ্ড, হয় নহয়, ইমৰান খানৰ মুখখন চা, দেখিলে ভাল লাগে নালাগে, তাক লাগে নালাগে, ভাল শান্ত এটা, হা এটা মানে চাফা মানুহ যেন দেখা পায়, আদিত্যনাথৰ মুখখন চাবিচোন, তাৰ মুখত মই যদি চাওঁ মই দেখা পাওঁ এটা মহাগুণ্ডা, সেই লেণ্ড মাফিয়া, লাগে নালাগে তাক লেণ্ড মাফিয়া নিচিনা, তেতিয়াহ'লে তই মুখখন চালে খেলা খতম তাতে, ভক্তগিৰি নাম এইটো ভণ্ড ভক্তগিৰি, ই ভণ্ড ভক্ত তই, আচল তই এতিয়া নৰেন্দ্ৰ মোদীৰ মুখৰ মস্ত দাড়ি হৈছে বুঢ়া হৈছে এতিয়াৰ ফটো নহয়, তই সেই BBC চিৰিয়েলৰ 2টা এপিছ'ড আছে নে মোৰ তাতে আছে, তই চাবিচোন তাৰ, তাক যেতিয়া BBC-ৰ মাইকী মানুহজনীয়ে ইণ্টাৰভিউ চাইছে তাৰ মুখখন চাবিচোন, এটা প্ৰচণ্ড অসুৰ সি, তেতিয়া যে ধমকি মাৰি কৈছে গাৰ্বেজ গাৰ্বেজ এনেকৈ যে কৈছে, তাৰ তেতিয়া বয়স কম আছিলে, তই চাবি এইখন BBC যিখন চিৰিয়েল সেইটো বেন কৰিব পাৰে, মই কিন্তু দুটা কপি আনি ভূপাতিবত থৈ দিছোঁ। তাৰপিছত তাৰ চেহেৰাটো চাবি, নৰাধম মোদীৰ, ই একেবাৰে নৰাধম হয়, তই মহা অসুৰ হয়। কৰিব নোৱাৰি তাৰমানে কিবা ব্লক কৰিছে চাগে, কম্পিউটাৰ দি যাব লাগিব, কম্পিউটাৰ দি যা তেতিয়া দেখা পাবি, চব লেপটপেদি যা, লেপটপেদি দেখা পাবি, মোবাইল ডিভাইচেদি নহয়। আৰু তাতে তোৰ আইফোন আছে, আইফোনে সেইবিলাক ভিডিঅ'বিলাক প্লে কৰিব নোৱাৰে আনলেছ ইউ ইনষ্টল চামথিং, ৱেব এম ছাপৰ্ট নকৰে। গলো মই হেৰি তিনিআলিলৈ গলো, তিনিআলিৰ পৰা গৈ নিমকি অলপ আনিলো, শেষ হৈছিল নহয়, নিমকি অলপ আনিলো, গাখীৰ দুপেকেট আনিলো, তাৰপিছত ব্ৰেড 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 আনিলো, আজি ৰাতি মই টুনাকে খাম, আজি আৰু ভাত চাত নাখাওঁ, টুনা চেণ্ডউইচ এটা বনাই পেলাই খাম আৰু। মই টুনাবিলাকো ঠিক আছে, যা ফূৰ্তি কৰ, তহঁতে থাক, ঠিক আছে, বাই।